বাতৰি সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতৰ আশা প্ৰত্যাশাৰ খৰতকীয়া পৰিৱৰ্তনে যোগ্য আৰু গভীৰ নাগৰিক কেন্দ্ৰিক শাসনৰ আৰ্হি দাবী কৰিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে আজি কাৰ্বিআংলং জিলাৰ বোকাজানত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। শ্ৰীগান্ধীয়ে তিতাবৰতো প্ৰচাৰ চলাব। আজি বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ আৰু নীতিন গাডকাৰীয়ে অসমত নিৰ্বাচনী প্ৰচাৰ চলাব। দেশৰ বিভিন্ন স্থানত আজি ধৰ্মীয় ৰীতি নীতিৰে হনুমান জয়ন্তী উদযাপন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত কলকাতা নাইট ৰাইডাৰ্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতৰ আশা প্ৰত্যাশাৰ খৰতকীয়া পৰিৱৰ্তনে যোগ্য আৰু গভীৰ নাগৰিক কেন্দ্ৰিক শাসনৰ আৰ্হি দাবী কৰিছে। কৰ্মযোগী সাধনা সপ্তাহ উপলক্ষে দিয়া এটা ভিডিঅ' বাৰ্তাত তেওঁ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমানৰ চৰকাৰ নাগৰিক দেৱভৱ মন্ত্ৰৰে পৰিচালিত আৰু ৰাজহুৱা সেৱাক অধিক সমৰ্থবান, স্পৰ্শকাতৰ তথা নাগৰিক কেন্দ্ৰিক কৰি তোলাৰ স্পষ্ট চিন্তাৰে পুষ্ট। অসমত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আজি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে কাৰ্বিআংলং জিলাৰ বোকাজানত এখন নিৰ্বাচনী সভাত ভাগ লয়। ইয়াৰ পাছত তেওঁ তিতাবৰ সমষ্টিতো কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উজনি অসমৰ কেইবাঠাইতো প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ডঃ শৰ্মাই প্ৰথমে খোৱাং সমষ্টিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছত তেওঁ ৰামেশ্বৰ তেলীৰ হৈ দুলিয়াজানত, সুৰেণ ফুকনৰ হৈ ডিগবৈত প্ৰচাৰ চলাব। ডিব্ৰুগড়ৰ লেপেটকাটাত তেওঁ মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈৰ হৈ প্ৰচাৰ চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নাহৰকটীয়াত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিয়লি অসম গণ পৰিষদৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ নগাঁও জিলাৰ কলিয়াবৰত এখন নিৰ্বাচনী সভাত ভাগ ল'ব। শ্ৰীশ্বাহে কাইলৈ পুৱা গোলকগঞ্জ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত ধুবুৰীত আন এখন প্ৰচাৰ সভাত অংশ ল'ব। তেওঁ কাইলৈ দুধনৈ আৰু পলাশবাৰীত দুখন নিৰ্বাচনী সভাত ভাষণ দিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীও আজি প্ৰচাৰৰ বাবে অসমলৈ আহিব। তেওঁ মধ্য গুৱাহাটী আৰু পলাশবাৰীত নিৰ্বাচনী সভাত ভাগ ল'ব। ইপিনে নিৰ্বাচনী প্ৰচাৰৰ বাবে AIMIMৰ মুৰববী আছাদুদ্দিন অৱেইছিও ৰাজ্যখনত উপস্থিত হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দুখন নিৰ্বাচনী সভাত ভাগ লয়। প্ৰধানমন্ত্ৰীগৰাকী অহা 6 এপ্ৰিলত মৰাণ, বৰপেটা ৰোড আৰু লামডিঙত প্ৰচাৰ চলোৱাৰ বাবে পুনৰ অসমলৈ আহিব। প্ৰধান বিৰোধী দল কংগ্ৰেছেও ব্যাপক নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা দেখা গৈছে। দলটোৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে দেৱব্ৰত শইকীয়া, লুৰিণজ্যোতি গগৈ আৰু বিপুল গগৈৰ হৈ কালি নাজিৰা, খোৱাং আৰু টিংখাঙত প্ৰচাৰ চলায়। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে কয় যে বনানীকৰণ কাৰ্যসূচীৰ অধীনত ৰোপণ কৰা গছপুলিসমূহৰ জীয়াই থকাৰ হাৰ সম্প্ৰতি 60-70% বুলি অনুমান কৰা হৈছে। তেওঁ কয় যে সমগ্ৰ দেশতে গছপুলি ৰোপণ কাৰ্যসূচী সফল কৰাৰ বাবে উপগ্ৰহ ছবি আৰু GIS প্ৰযুক্তিৰ জৰিয়তে নিৰীক্ষণ কৰি থকা হৈছে। ৰাজ্যসভাত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। চৰকাৰে গছপুলিসমূহ জীয়াই থকাটো নিৰীক্ষণৰ বাবে উপগ্ৰহ আধাৰিত মূল্যায়ন আৰু ক্ষেত্ৰভিত্তিক পৰীক্ষণৰ ব্যৱস্থা কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। শ্ৰীসিঙে কয় যে প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে ভাৰতীয় বনাঞ্চলৰ স্থিতি সংক্ৰান্তীয় প্ৰতিবেদনৰ মূল্যায়ন কৰা হয় আৰু ইয়াৰ জৰিয়তে চৰকাৰে কিমান সংখ্যক গছপুলি জীয়াই আছে তাৰ তথ্য লাভ কৰাত সহায় হয়। পৰিৱেশৰ বাবে বনাঞ্চলৰ গুৰুত্ব সন্দৰ্ভত সদনত এগৰাকী সদস্যই উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত শ্ৰীসিঙে কয় যে ভাৰতীয় বনাঞ্চল প্ৰতিবেদন 2023 অনুসৰি দেশৰ 8,27,357 বৰ্গ কিলোমিটাৰ এলেকা বনাঞ্চলে আগুৰি আছে আৰু এয়া হৈছে ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ 25%। চৰকাৰে ৰাষ্ট্ৰীয় অভিযান, ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচী আৰু অন্যান্য বনানীকৰণ উদ্যমৰ জৰিয়তে বনাঞ্চলৰ এলেকা বৃদ্ধি কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশৰ বিভিন্ন স্থানত আজি ধৰ্মীয় ৰীতি নীতিৰে হনুমান জয়ন্তী উদযাপন কৰা হৈছে। হনুমান জয়ন্তী উপলক্ষে নতুন দিল্লীৰ কনাট প্লেচত থকা প্ৰাচীন হনুমান মন্দিৰত ভক্তসকলে নিচেই পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে। দেশৰ বিভিন্ন মন্দিৰত হনুমান চালিচা, সুন্দৰকাণ্ড ৰামায়ণ আৰু অখণ্ড ৰামায়ণ পাঠ কৰাৰ বাতৰি আহিছে। হনুমান জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ওম বিৰলা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভগৱান হনুমান ভক্তি, শক্তি আৰু ঐকান্তিক নিষ্ঠাৰ অনন্য প্ৰতীক। হনুমান জয়ন্তীয়ে সকলোৰে জীৱনত নতুন শক্তি আৰু সম্ভাৱনাৰ সঞ্চাৰ কৰে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে বায়ুপুত্ৰ হনুমানে সকলোকে শক্তি জ্ঞানেৰে সমৃদ্ধ কৰি দেশৰ সমৃদ্ধি আৰু প্ৰগতি অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই হনুমান শক্তি, ভক্তি আৰু ত্যাগৰ প্ৰতীক হিচাপে বৰ্ণনা কৰে। ভগৱান হনুমানে সদায় সাহস আৰু কৰ্তব্যৰ পথ প্ৰদৰ্শন কৰি আহিছে বুলি শ্ৰীবিৰলাই উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হনুমানক ভগৱান শ্ৰীৰামৰ অতুলনীয় ভক্ত হিচাপে উল্লেখ কৰাৰ লগতে তেওঁক ভক্তি আৰু সেৱাৰ উৎকৃষ্ট প্ৰতন্তৰ হিচাপে বৰ্ণনা কৰে। ভগৱান হনুমানে দেশৰ প্ৰতিজন নাগৰিকক সুখ, শান্তি আৰু সমৃদ্ধিৰ আশীৰ্বাদ দিব বুলি শ্ৰীশ্বাহে আশা কৰে। ইণ্ডোনেছিয়াৰ মলক্কা সাগৰত কালি অনুভূত হোৱা 7.4 প্ৰাবল্যৰ বিধ্বংসী ভূমিকম্পত শ্ৰীলংকাৰ উপকূলীয় অঞ্চলৰ কোনো ক্ষতি হোৱা নাই বুলি দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এই ভূমিকম্পৰ পাছত দক্ষিণ পূব এছিয়াৰ বিভিন্ন অংশত ছুনামিৰ সতৰ্কতা জাৰি কৰা হৈছে। আমেৰিকাৰ ভূতাত্বিক সমীক্ষাই প্ৰকাশ কৰা মতে ইণ্ডোনেছিয়াৰ উপকূলত 3 চেণ্টিমিটাৰ উচ্চতাৰ ঢৌৱে জোকাৰি যোৱাৰ সম্ভাৱনা আছে। কালি পুৱা সংঘটিত এই ভূমিকম্পত দেশখনৰ মানাডু অঞ্চলত এজন লোকৰ মৃত্যু হোৱা বুলি ইণ্ডোনেছিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। ছুনামি নিৰীক্ষণ সংস্থাসমূহে ইণ্ডোনেছিয়া, ফিলিপাইনছ আৰু মালয়েছিয়াৰ বিভিন্ন অংশত সাগৰৰ প্ৰবল ঢৌৱে কোবাই যোৱাৰ আশংকা প্ৰকাশ কৰিছে। কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে স্পষ্ট কৰি দিছে যে প্ৰিপেইড বিদ্যুৎ স্মাৰ্ট মিটাৰ সকলো উপভোক্তাৰ বাবে বাধ্যতামূলক নহয়। লোকসভাৰ প্ৰশ্নোত্তৰ কালত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰি শ্ৰীলালে কয় যে যদিহে কোনো উপভোক্তাই এটা প্ৰিপেইড স্মাৰ্ট মিটাৰ ব্যৱহাৰৰ ইচ্ছা কৰে তেন্তে ই কেৱল উপভোক্তাজনকে নহয় বৰং সংশ্লিষ্ট ৰাজ্য আৰু বিতৰণ কোম্পানীসমূহকো উপকৃত কৰিব। প্ৰসংগক্ৰমে তেওঁ কয় যে সম্প্ৰতি বহুকেইখন ৰাজ্যই স্মাৰ্ট প্ৰিপেইড মিটাৰ কাৰ্যকৰী কৰিছে। মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এই স্মাৰ্ট মিটাৰ কোনো উপভোক্তাকে বলপূৰ্বকভাৱে ল'বলৈ দিয়া নহয়, ই সম্পূৰ্ণ উপভোক্তাজনৰ ইচ্ছা অনিচ্ছাতহে নিৰ্ভৰ কৰে।
जो वहाँ गड़बड़े होती थी उसे रोकने के कारण से पहली बार गया है जिसमें 2600 करोड़ रुपए का लाभ हुआ है सभी 49 कंपनियों को मिला करके। हम तो गाइडलाइन देते हैं, राज्य की सरकारों का काम है, लेकिन राज्य की सरकारें इसको लगाए ये बड़ा आग्रह भी रहता है और उस आग्रह के कारण से इन कंपनियों का हमको भी चिंता है ताकि सारे देश में बिजली ठीक से बने और ज्यादा ज्यादा प्लांट जनरेशन हो और उनको पेमेंट कर सके, घाटा खत्म हो।
যে প্ৰিপেইড মিটাৰ ব্যৱস্থা কাৰ্যকৰী হোৱাৰে পৰা কোম্পানীসমূহৰ লোকচান হোৱা নাই, বৰং লাভৰ দিশেৰে অগ্ৰসৰ হৈছে। শক্তি বিতৰণ কোম্পানীসমূহৰ লোকচানে সম্প্ৰতি প্ৰায় 7 লাখ কোটি টকাৰ ঘৰ স্পৰ্শ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে স্মাৰ্ট মিটাৰ ব্যৱহাৰে বিদ্যুতৰ প্ৰকৃত বিল সংগ্ৰহ নিশ্চিত কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত কলকাতা নাইট ৰাইডাৰ্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা দিল্লী কেপিটেলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 6 উইকেটৰ ব্যৱধানত পৰাস্ত কৰে। যোৱাবাৰৰ চেম্পিয়ন ভাৰত পুৰুষৰ 20 বছৰ অনুৰ্ধৰ ছাফ ফুটবল চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হৈছে। ভাৰতে মালদ্বীপৰ মালেত যোৱা নিশা অনুষ্ঠিত ছেমি ফাইনেলত ভূটানক 5-0 গ'লত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ ফাইনেল খেলখন কাইলৈ অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে বাংলাদেশে ছেমি ফাইনেলত নেপালক 1-0 গ'লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতৰ আশা প্ৰত্যাশাৰ খৰতকীয়া পৰিৱৰ্তনে যোগ্য আৰু গভীৰ নাগৰিক কেন্দ্ৰিক শাসনৰ আৰ্হি দাবী কৰিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে আজি কাৰ্বি আংলং জিলাৰ বোকাজানত এখন নিৰ্বাচন সভাত অংশগ্ৰহণ কৰে। শ্ৰীগান্ধীয়ে তিতাবৰতো প্ৰচাৰ চলাব। আজি বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ আৰু নীতিন গাডকাৰীয়ে অসমত নিৰ্বাচনী প্ৰচাৰ চলাব। দেশৰ বিভিন্ন স্থানত আজি ধৰ্মীয় ৰীতি নীতিৰে হনুমান জয়ন্তী উদযাপন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত কলকাতা নাইট ৰাইডাৰ্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী নিউজ বুলেটিন বিয়লি 3 বজাত শুনিবলৈ পাব।